আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আমাৰ পিতা পৰমেশ্বৰে সকলো লোকক ভালে কুশলে থকাটোৱেই বিচাৰে, কিন্তু কেৱল এই দুদিনীয়া জীৱনটোতেই নহয়, এই জীৱনৰ অন্ত পৰিলে আহিবলগীয়া অনন্তকলীয়া দিনবোৰতো যাতে আমি ভালে কুশলে থাকিব পাৰোঁ তাৰ প্ৰতিও তেওঁ চিন্তা কৰে। সেইবাবেই তেওঁ আমাক কিছুমান কথা জনাব বিচাৰে, আমাক জনাব বিচাৰে আমি কি কৰা উচিত যাতে আমি অনন্তকাললৈ ভালে কুশলে থাকিব পাৰোঁ। তেওঁ আমাক আজিও কথা কয় তেওঁৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰৰ জৰিয়তে। সেই বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবেই আমাৰ এই অনুষ্ঠান ভক্তিবচন। আশা কৰোঁ আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। ভক্তিবচন,
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তুমি আমাক প্ৰেম কৰা, সদায় আমাৰ ভালৰ কথাই চিন্তা কৰা। আমাৰ ভালৰ কাৰণেই তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠালা যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। এতিয়া আমি তোমাৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰভু, তুমি আমাক শিকোৱা, তুমি আমাক বুজোৱা, তুমি আমাক কথা কোৱা। প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ব কৰি তৃতীয় দিনা পুনৰ জি উঠি সোঁ শৰীৰে স্বৰ্গলৈ গৈ আমাৰ হকে নিৰন্তৰে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ আপোনাৰ মনত আছেনে? আমি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি যোৱা অনুষ্ঠানটো শুনিছিল নে? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ অধ্যয়ন শেষ কৰিলোঁ, শেষৰটো পদলৈকে পঢ়ি। আজি আমি 12 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আমি এতিয়া যিবোৰ কথা আলোচনা কৰি আছোঁ সেইবোৰ ভৱিষ্যতে ঘটিবলগীয়া কথা। প্ৰভু যীশুৰ বিশ্বাসীসকলৰ সমষ্টি অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীক এদিন এই পৃথিৱীৰ পৰা উত্তোলিত কৰি স্বৰ্গলৈ লৈ যোৱা হ'ব আৰু পৃথিৱীত আৰম্ভ হ'ব মহাক্লেশ 7 বছৰ ধৰি। আৰু মহাক্লেশৰ সামৰণি পৰাত প্ৰভু যীশু এই পৃথিৱীলৈ আহিব তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। সেই ভৱিষ্যতে ঘটিবলগীয়া ঘটনাবোৰৰ বিষয়ে আমি এই প্ৰকাশিত বাক্য পুস্তকত অধ্যয়ন কৰি আছোঁ। এই 12 নম্বৰ অধ্যায়ৰ মূল বিষয় হৈছে ইছৰাইল আৰু ছয়তানৰ চূড়ান্ত দণ্ড, যেতিয়া ছয়তানক পৃথিৱীলৈ পেলাই দিয়া হ'ব। আৰু আমি 12 আৰু 13 নম্বৰ অধ্যায়ত 7 গৰাকী অংশগ্ৰহণকাৰীক দেখা পাওঁ, আৰু 7 নম্বৰ তুৰিধ্বনিটোৰ যোগেদি সেই মহাক্লেশৰ সময়তে এই 7 গৰাকী লোকৰ কথা আমাৰ আগত একাদিক্ৰমে প্ৰকাশ কৰা হৈছে। যদিও 7 নম্বৰ তুৰিধ্বনিয়ে আমাক 7 বছৰীয়া মহাক্লেশৰ সময়ৰ পৰা প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনৰ মাজেদি অনন্তকলীয়া যুগৰ আৰম্ভণি পৰ্যন্ত আগবঢ়াই লৈ যায়, বহুতো কথাৰ বিশদ বিৱৰণ কিন্তু দিয়া হোৱা নাই। কিন্তু 12 নম্বৰ অধ্যায়ৰ পৰা আমি এই বিষয়ে কিছু কথা পাম। প্ৰথমতে আমি পাম 7 গৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিৰ কথা। এই ব্যক্তিকেইগৰাকীয়ে মহাক্লেশৰ সময়ছোৱাত বিভিন্ন ধৰণৰ প্ৰভাৱী ভূমিকা ল'ব। সেই 7 গৰাকী ব্যক্তিৰ কথা পোৱাৰ পাছত আমি পাম পৃথিৱীলৈ মহাক্ৰোধ কঢ়িয়াই অনা 7টা পাত্ৰৰ কথা, আৰু তাৰ পাছত বাণিজ্যিক বাবিলন আৰু ধৰ্মীয় বাবিলনৰ ধ্বংসৰ কথা। আমাৰ আগত ইছৰাইল জাতিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও ইয়াত প্ৰকাশ পাই উঠে। পৃথিৱীত থকা মন্দিৰ জোখা আৰু 11 নম্বৰ অধ্যায়ৰ শেষৰ পদটোত স্বৰ্গৰ মন্দিৰৰ দুৱাৰ মেলা কাৰ্যদূতাৰ মাজেৰে ইছৰাইল জাতিৰ প্ৰতি ঈশ্বৰে কৰা বিশেষ আয়োজনৰ কথাই প্ৰকাশ পাইছে। আচলতে 11 নম্বৰ অধ্যায়ৰ শেষৰ পদটো এই 12 নম্বৰ অধ্যায়ৰ প্ৰৱেশ দুৱাৰ বুলি ক'ব পাৰি। আমি যি 7জন ব্যক্তিৰ কথা পাম, সেই 7জন ব্যক্তিয়ে আচলতে লৌকিক আৰু অলৌকিক, শাৰীৰিক আৰু আত্মিক, শাসনকৰ্তা আৰু জাতি সকলো ধৰণৰ ব্যক্তিক বুজায়। এওঁলোকনো কোন সেই বিষয়ে ভালদৰে বুজি পাই চিনি ল'ব পৰাটো প্ৰকাশিত বাক্য পুস্তকখন বুজি পাবলৈ অতি প্ৰয়োজনীয় কথা। আমি প্ৰথমতে যিগৰাকী ব্যক্তিৰ কথা পাম, সেইগৰাকী ব্যক্তিৰ মাজেদি প্ৰকাশিত বাক্যৰ বহুখিনি কথা আমাৰ বাবে পৰিষ্কাৰ হৈ পৰিব। এই প্ৰথম ব্যক্তিগৰাকী হৈছে এগৰাকী নাৰী, এগৰাকী তিৰোতা। এবাৰ এজন বিখ্যাত পণ্ডিতে এনেদৰে মন্তব্য কৰিছিল, প্ৰকাশিত বাক্যৰ 12 নম্বৰ অধ্যায়ত থকা মহিলাগৰাকীৰ বিষয়ে আপুনি কি ব্যাখ্যা আগবঢ়াইছে তাৰ পৰাই এই কথাটো মই কৈ দিব পাৰিম আপুনি ভাৱবাণী কেনেদৰে ব্যাখ্যা কৰে এই কথাটো। এইটো সঁচা কথা। আমি ভাবোঁ এই মহিলাগৰাকীৰ চিনাক্তকৰণেই প্ৰকাশিত বাক্য পুস্তকখন বুজি পোৱাৰ চাবিকাঠি। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ প্ৰকাশিত বাক্যৰ 12 নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ পাঠ কৰি দিম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি পাঠ কৰি দিছোঁ প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায় প্ৰথম আৰু দ্বিতীয় পদ। এনেদৰে লিখা আছে, পাছে স্বৰ্গত এটা মহৎ চিন দেখা গ'ল, সূৰ্যক পিন্ধা আৰু ভৰিৰ তলত চন্দ্ৰ থকা আৰু মূৰত বাৰটা তৰাৰ কিৰিটি পিন্ধা এনে এজনী তিৰোতা দেখা গ'ল। তেওঁ গৰ্ভৱতী আছিল আৰু প্ৰসৱ কৰিবৰ কাৰণে প্ৰসৱ বেদনাৰে পীড়িত হৈ আতাহ পাৰি আছিল। এতিয়া দৰকাৰী প্ৰশ্নটো হৈছে, এই মহিলাগৰাকী কোন? এই বিষয়ে হয়তো আপুনি কিছুমান লোকে দিয়া ব্যাখ্যা ইতিমধ্যে শুনি আহিছে। এটা খ্ৰীষ্টীয় মণ্ডলীৰ লোকে বিশ্বাস কৰে এই মহিলাগৰাকী কুমাৰী মৰিয়ম বুলি। কিছুমানে আকৌ অতি অদ্ভুত ধৰণৰ ব্যাখ্যা আগবঢ়ায়। কিছুমানে আকৌ ক'ব খোজে এই মহিলাগৰাকী হৈছে সকলো যুগৰ মণ্ডলী বুলি। কিছুমান ভুৱা মতবাদৰ প্ৰতিষ্ঠাপিকা মহিলাই নিজকেই সেই মহিলাগৰাকী বুলি দাবী কৰিব খোজা আমি গম পাওঁ। কিন্তু আমি জানো সেই মহিলাগৰাকী বৰ্তমানৰ কোনো নাৰী নহয়। তেন্তে মহিলাগৰাকীনো কোন? এই মহিলাগৰাকীৰ পৰিচয় চিহ্ন হৈছে সূৰ্য, চন্দ্ৰ আৰু তৰাকেইটা। এই চিহ্নকেইটা ইছৰাইলৰ, কাৰণ আমি যোচেফৰ সপোনত এইদৰে পঢ়িবলৈ পাইছিলোঁ, পাছে যোচেফে আৰু এটা সপোন দেখি তেওঁৰ ককায়েকবিলাকৰ আগত তাৰ বৃত্তান্ত ক'লে, বোলে, চোৱা, মই আৰু এটা সপোন দেখিলোঁ, তাতে চোৱা সূৰ্য, চন্দ্ৰ আৰু এঘাৰটা তৰাই মোৰ আগত প্ৰণিপাত কৰিলে। তেওঁ ইয়াকে তেওঁৰ বাপেক আৰু ককায়েকবিলাকক ক'লত তেওঁৰ বাপেকে তেওঁক দবিয়াই ক'লে, তই এইটো কি সপোন দেখিলি? মই, তোৰ মাৰ আৰু ককায়েৰহঁত আমি তোৰ আগত মাটিত পৰি প্ৰণিপাত কৰিবলৈ আহিমনে? আদি পুস্তক 37:9-10। এই সপোনৰ কথা যোচেফে যেতিয়া জনাইছিল, তেতিয়া বাপেক জাকুবে নিজক, যোচেফৰ মাক ৰাহেল আৰু যোচেফৰ 11 ভাই ককায়েকক ক্ৰমে সূৰ্য, চন্দ্ৰ আৰু তৰাকেইটা বুলি ব্যাখ্যা কৰিছিল। আৰু আমি এই কথা জানো যে সঁচাকৈ জাকুব আৰু তেওঁৰ বাকী সন্তানকেইজনে যোচেফৰ ওচৰত মূৰ নত কৰিব লগা হৈছিল বিশেষ পৰিস্থিতিত। অৱশ্যে তাৰ আগে আগে ৰাহেলৰ মৃত্যু হৈছিল। মহিলাগৰাকী স্বৰ্গত এটা প্ৰতীক বা চিন, অৱশ্যে তেওঁৰ কাম কাজ এই পৃথিৱীত। তেওঁ আক্ষৰিক অৰ্থত মহিলা নহয়, এটা প্ৰতীকহে। মহিলাগৰাকীৰ কাম কাজ ইছৰাইলৰ লগত একে, কাৰণ ইছৰাইলে খ্ৰীষ্টক জন্ম দিছিল, কাৰণ খ্ৰীষ্টই হৈছে সেই সন্তান। বৰদিনৰ সময়ত আমি খ্ৰীষ্টৰ জন্মৰ সৈতে জড়িত শাস্ত্ৰপদ পঢ়োঁ, বিশেষকৈ যিচয়া ভাৱবাদীয়ে লিখা পুস্তকৰ 9:6 পদটো আমি প্ৰায়ে পঢ়োঁ। আচলতে এই পদটো যেতিয়া আমি ভালদৰে চিন্তা কৰি চাওঁ, তেতিয়া কিছুমান বেলেগ ধৰণৰ কথা বুজি পাওঁ। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ যে আমালৈ এটি ল'ৰা জন্মিল, এটি পুত্ৰ দান কৰা হ'ল। ইয়াত যিচয়াই আমালৈ বুলি কওঁতে বাৰু কালৈ বুলি বুজাইছে? খ্ৰীষ্টীয় মণ্ডলীৰ কথানে? নহয়, ইছৰাইল জাতিৰ প্ৰতি সম্বোধন কৰিহে যিচয়া ভাৱবাদীয়ে এই পুস্তকখন লিখিছিল। গতিকে ইয়াত আমালৈ বুলি কওঁতে তেওঁ খ্ৰীষ্টীয় মণ্ডলীৰ কথা বুজোৱা নাই, ইছৰাইল জাতিৰ কথা বুজাইছে। আকৌ তেওঁ পৰিত্ৰাতাৰ সম্বন্ধে নহয়, শাসনকৰ্তা সম্বন্ধেহে কৈ আছে। শাসনকৰ্তা, মন্ত্ৰী, ৰজা, যিজন আহি এদিন তেওঁবিলাকক শাসন কৰিব, সেই খ্ৰীষ্ট, সেই মচীহৰ কথা। কিয়নো আমালৈ এটি ল'ৰা জন্মিল, এটি পুত্ৰ দান কৰা হ'ল। মন কৰিবচোন, এটি ল'ৰা জন্মিল মানুহৰ সন্তান হিচাপে, আৰু এটি পুত্ৰ দান কৰা হ'ল, কাৰণ তেওঁ ঈশ্বৰৰ অনন্তকলীয়া পুত্ৰ। তেওঁ আগৰ পৰাই আছে আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ'ব। ইয়াত পৰিত্ৰাতাৰ কথা কোৱা নাই, কিন্তু ৰজা হিচাপে আহিবলগীয়া খ্ৰীষ্টৰ কথাহে কোৱা হৈছে। আৰু সেই কথা ঘটা দেখিম আমি এই প্ৰকাশিত বাক্য পুস্তকত। আৰু তেওঁ আশ্চৰ্য, মন্ত্ৰী, পৰাক্ৰমী ঈশ্বৰ, অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ'ব। তেওঁ নহালৈকে পৃথিৱীত শান্তি স্থাপন নহয়। শান্তিৰ কাৰণে মানুহে চেষ্টা চলাই আহিছে, নেতাসকলে চেষ্টা চলাই আহিছে, কিন্তু কেতিয়াও সফল হ'ব পৰা নাই। কাৰণ মানুহৰ অন্তৰ সলনি নোহোৱা পৰ্যন্ত শান্তি আহিব নোৱাৰে। একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টইহে সেই কাম কৰিব পাৰে, কাৰণ তেওঁ হৈছে শান্তিৰাজ। যীশুৱে আমালৈ এটি ল'ৰা জন্মিল বুলি কওঁতে ইছৰাইল জাতিৰ কথা বুজাইছে, আৰু যোহনে ইয়াত সেই কথাটোকে উল্লেখ কৰিছে। ৰোমিয়া 9:4-5 এনেদৰে লিখা আছে, তেওঁবিলাক ইছৰাইলীয়া আৰু তুলনীয়া পুত্ৰৰ বাব, ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, ব্যৱস্থাদান, আৰাধনা, প্ৰতিজ্ঞাসমূহ, এইবোৰ তেওঁবিলাকৰেই, ওপৰ পুৰুষসকলো তেওঁবিলাকৰেই, আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁবিলাকৰ পৰাই হ'ল। তেওঁ সৰ্বোপৰি ঈশ্বৰ, যুগে যুগে ধন্য, আমেন। পাচনি পৌলে ইছৰাইলীয়া লোকৰ কথা কৈছে আৰু তেওঁ প্ৰশ্ন কৰে, ইছৰাইলনো কোন? আৰু তাৰ উত্তৰ হৈছে, যি জাতিৰ যোগেদি মাংসৰূপত খ্ৰীষ্ট আহিল, অৰ্থাৎ যি জাতিত খ্ৰীষ্ট জন্মিল। প্ৰভু যীশুখ্ৰীষ্ট জাতিত যিহুদী হিচাপেই জন্মগ্ৰহণ কৰিছিল, এই বিষয়ে নিশ্চয় আমাৰ একো সন্দেহ নাই। প্ৰভু যীশু জন্মিছিল বৈতলেহেমত, কিন্তু তেওঁ আহিছিল অনন্তকালৰ পৰা। আকৌ প্ৰসৱ বেদনাৰ কথাটো ইছৰাইলৰ সৈতে জড়িত। আমি বাইবেলৰ পৰা আৰু এটা পদ পাঠ কৰি দিব খুজিছোঁ, যীশুয়া 66:7-8। বেদনা হোৱাৰ পূৰ্বেই চিয়োনে প্ৰসৱ কৰিলে, গৰ্ভবেদনা নৌহওঁতেই তেওঁৰ এটি পুত্ৰ সন্তান জন্মিল। এনে কথা কোনে শুনিলে, এনে কৰ্ম কোনে দেখিলে? একেদিনাই জানো কোনো দেশ উৎপন্ন হয়, বা কোনো জাতি জানো একেবাৰে প্ৰসৱ হ'ব পাৰে? কিয়নো চিয়োনে গৰ্ভবেদনা পোৱা মাত্ৰে নিজৰ সন্তানবিলাকক প্ৰসৱ কৰিলে। খ্ৰীষ্ট বৈতলেহেমত জন্মগ্ৰহণ কৰাৰ পাছত ইছৰাইলে মহাক্লেশৰ মাজেদি পাৰ হ'ব লাগিব। গৰ্ভবেদনা নৌহওঁতেই তেওঁৰ এটি পুত্ৰ সন্তান জন্মিল, অৰ্থাৎ খ্ৰীষ্ট। অৰ্থাৎ খ্ৰীষ্টৰ জন্মৰ পাছতহে সেই মহাক্লেশ, সেই প্ৰসৱ বেদনা ইছৰাইলে ভুগিব লাগিব। গতিকে ইয়াত উল্লেখ কৰা মহিলাগৰাকী আমি ইছৰাইল জাতি বুলি বুজি পালোঁ। আমি জানো এই মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগেই খ্ৰীষ্টীয় মণ্ডলী স্বৰ্গলৈ যাব, গতিকে এই মহিলাগৰাকী মণ্ডলী হ'বই নোৱাৰে। এই মহিলাগৰাকী ইছৰাইল জাতিৰ প্ৰতীক। এতিয়া আমাক আন এটা চৰিত্ৰৰ সৈতে পৰিচয় কৰাই দিয়া হ'ব। এই চৰিত্ৰটো নিঃসন্দেহে আনন্দদায়ক নহয়। এইটো হৈছে ৰঙা নাগ। এইটো কিবা হাঁহি উঠা ধৰণৰ বৰ্ণনা নহয়, অতি গুৰুগম্ভীৰ কথা। পাঠ কৰি দিম 3-4 আৰু স্বৰ্গত আন এটা চিন দেখা গ'ল। চোৱা, 7 মূৰ, 10 শিং আৰু মূৰত 7 কীৰ্তি থকা এনে এটা ৰঙা বৰ নাগ আছিল। তাৰ নেজে আকাশৰ তৰাবোৰৰ 3/3 টানি নি পৃথিৱীত পেলাই দিলে, আৰু প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰা মাত্ৰে সেই নাগে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেওঁৰ আগত থিয় হৈ আছিল। আৰু স্বৰ্গত আন এটা চিন দেখা গ'ল। মন কৰকচোন, আমাক ইয়াত কিছুমান চিন বা প্ৰতীকহে দি থকা হৈছে। এইবোৰ আক্ষৰিক অৰ্থত ল'বলগীয়া ব্যক্তি নহয়। আমি আগতেও কৈছোঁ, যেতিয়া আমাক এই পুস্তকত কিবা প্ৰতীক বা চিন দিয়া হয়, সেইটো প্ৰতীক বা চিন বুলি জনাই দিয়া হয়। এই ৰঙা বৰ নাগটো আচলতে ছয়তান। এই কথাটো 9 আমাক জনাই দিয়া হৈছে এই অধ্যায়তে। গতিকে এই ৰঙা বৰ নাগটো কোন সেই বিষয়ে আমি অনুমান কৰি ল'ব লগা নহয়। এই দ্বিতীয় চিনটোৰ মাজেদি ছয়তানৰ প্ৰকৃত চৰিত্ৰ প্ৰকাশ পাই উঠিছে, আচল ৰূপটো ওলাই পৰিছে, সকলো আৱৰণ গুচাই দিয়া হৈছে। প্ৰথমতে ছয়তানক বৰ নাগ বুলিছে, কাৰণ ছয়তানৰ শক্তি প্ৰচুৰ। ছয়তানেই জগতৰ ৰাজ্যবোৰ নিয়ন্ত্ৰণ কৰে, আৰু আনকি ছয়তানে সেই সকলোবোৰ ৰাজ্য যীশুখ্ৰীষ্টক দিবলৈ প্ৰলোভন দেখুৱাইছিল যদিহে যীশুখ্ৰীষ্টই তেওঁৰ প্ৰতি আনুগত্য দেখুৱায়। এই কথা আমি পঢ়িবলৈ পাইছিলোঁ মঠিয়ে লিখা শুভবাৰ্তা 4 অধ্যায়ৰ 8-9। নিজে সকলো পূজা উপাসনা লাভ কৰিব খোজাটো ছয়তানৰ লক্ষ্য। এই পৃথিৱীৰ ৰাজ্যবোৰ ছয়তানৰ। আজি ছয়তানেই ৰাজ্যবোৰ নিয়ন্ত্ৰণ কৰি আছে। এই কথা আমি অনুভৱ কৰোঁ বা নকৰোঁ, এইটোৱেই সত্য। ছয়তানক ৰঙা বুলি কোৱা হৈছে কাৰণ ছয়তান আৰম্ভণিৰেই পৰা নৰবধি। জোহন 8:44 চালে এই কথা আমি বুজি পাওঁ। মানৱ জীৱনৰ প্ৰতি ছয়তানৰ অলপো দয়া মমতা নাই। ইমানবোৰ মানুহে কিয় ছয়তানৰ বশত চলি থাকে আমি বুজি নাপাওঁ। আজি বাৰু মদ্যপান কৰি কিমান মানুহৰ মৃত্যু ঘটি আছে আমি মন কৰিছোনে? আজি ৰাগিয়াল দ্ৰব্যই আচলতে সকলোতকৈ ডাঙৰ নৰহত্যাকাৰী, আৰু এই সকলোবোৰৰ পিছত আচলতে ছয়তানেই আছে। ছয়তানে মানুহৰ জীৱনৰ মূল্য নুবুজে। তৃতীয়তে, ছয়তানক কোৱা হৈছে নাগ বুলি কাৰণ ছয়তানৰ চৰিত্ৰ অতি ভয়াৱহ। ছয়তানক যেতিয়া সৃষ্টি কৰা হৈছিল তেতিয়া ছয়তানক ছয়তান হিচাপে সৃষ্টি কৰা হোৱা নাছিল, সৃষ্টি কৰা হৈছিল অতি সুন্দৰ লুচিফাৰ হিচাপে। কিন্তু ঈশ্বৰৰ প্ৰতি বিদ্ৰোহ কৰি লুচিফাৰ ছয়তান হ'ল, আৰু এতিয়া ছয়তান হৈছে মন্দতা আৰু ঘৃণনীয় কাজ কৰ্মৰ গৰাকী। ঈশ্বৰে সৃষ্টি কৰা সকলোবোৰ সৃষ্টিৰ ভিতৰত এতিয়া ছয়তানেই হৈছে সকলোতকৈ ভয়ানক। ছয়তান মোৰ শত্ৰু, আৰু যদিহে আপুনি ঈশ্বৰৰ সন্তান তেন্তে ছয়তান আপোনাৰো শত্ৰু। 13 অধ্যায়ত আমি যি পশুৰ কথা পাওঁ, সেই পশু আৰু এই নাগৰ মাজত সাদৃশ্য আছে এই কাৰণেই যে দুয়ো ৰোমীয়া সাম্ৰাজ্য পুনৰ গঠন কৰিব, আৰু খ্ৰীষ্টাৰিক ছয়তানেই শক্তি দিয়ে আৰু নিয়ন্ত্ৰণ কৰে। ৰোমীয়া শক্তিয়ে হেৰুদ আৰু পিলাত দুয়োটা আহিলা ব্যৱহাৰ কৰি নাৰীৰ সন্তান অৰ্থাৎ যীশুখ্ৰীষ্টক ধ্বংস কৰিবলৈ চেষ্টা কৰে। 7 মূৰ, ছয়তানক সৃষ্টি কৰোঁতে সম্পূৰ্ণ জ্ঞানেৰে সৃষ্টি কৰা হৈছিল, আৰু ছয়তান আৰম্ভণিতে মুখ্য স্বৰ্গদূত আছিল, অৰ্থাৎ জ্ঞানেৰে পূৰ্ণ আৰু সৌন্দৰ্যত সিদ্ধ আছিল এই ছয়তান। সেই বিষয়ে আমি যিহিস্কেল পুস্তকৰ 28:12 পঢ়িবলৈ পাওঁ। ইয়াতে আমি দেখোঁ ছয়তান সম্বন্ধে জগতৰ দুটা ভুল ধাৰণাৰ কথা। জগতে ভাবে ছয়তান কুৎসিত বুলি, কিন্তু ছয়তানক সৌন্দৰ্যত কোনো খুঁত নথকা ব্যক্তি হিচাপে সৃষ্টি কৰা হৈছিল। ছয়তানক যদি আপুনি দেখা পায় তেন্তে জগতে ভবাৰ নিচিনা কিম্ভূত কিমাকাৰ ৰূপত নহয়, অতি ধুনীয়া ৰূপতহে দেখিব। অৱশ্যে ছয়তান অতি ধূৰ্ত আৰু মানুহক বিভ্ৰান্ত কৰে, আৰু মানুহে বিভিন্ন ৰূপত ছয়তানক কল্পনা কৰে। ছয়তান চতুৰ, আমাৰ তুলনাত বহু বেছি বুদ্ধিয়ক আৰু জ্ঞানী। আমি ছয়তানৰ আগত নিজৰ শক্তিৰে নিজৰ বুদ্ধিৰে তিষ্ঠিব নোৱাৰোঁ, কাৰণ ছয়তান কেৱল ধুনীয়াই নহয় জ্ঞানেৰেও পৰিপূৰ্ণ। শাস্ত্ৰত তেনেভাৱেই কোৱা হৈছে। 10 তাসিং, ছয়তানে ৰোমীয়া সাম্ৰাজ্যৰ যোগেদি আকৌ এই জগতখনত শাসনভাৰ চলাবলৈ, নিয়ন্ত্ৰণ চলাবলৈ, সকলোকে নিজৰ অধীনত ৰাখিবলৈ চেষ্টা চলাব। মূৰত থকা কিৰীটিকেইটাই বুজায় ৰাজকীয় ক্ষমতা আৰু কৰ্তৃত্ব। ছয়তানে পৃথিৱীত বিভিন্ন প্ৰকাৰে নিয়ন্ত্ৰণ চলাই যাবলৈ চেষ্টা কৰিব। তাৰ নেজে আকাশৰ তৰাবোৰৰ 3/3 টানি নি পৃথিৱীত পেলাই দিলে। ছয়তানে যেতিয়া ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, লগতে স্বৰ্গদূতবোৰৰ 3/3 বিদ্ৰোহ কৰিছিল, আৰু এইবোৰেই হৈ পৰিল ছয়তানৰ লগৰীয়া দূত। ছয়তানে 3টাগৰাকীৰ সন্তানক নাশ কৰিবলৈ চেষ্টা কৰে, কাৰণ সেই সন্তানে ছয়তানক পৰাস্ত কৰিব বুলি আদিৰে পৰা জনাই থোৱা আছিল। বাইবেলত তেনেদৰে লিখা আছে, আৰু মই তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি। আদি পুস্তক 3:15। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুত বিশ্বাস স্থাপন কৰা প্ৰতিজন ব্যক্তি আজি প্ৰভু যীশুৰ হাতত নিৰাপদ। ছয়তানে আৰু তেনে ব্যক্তিক ধ্বংস কৰিব নোৱাৰে, কাৰণ ছয়তানৰ ওপৰত প্ৰভু যীশুৱে বিজয় সাব্যস্ত কৰিলে ক্ৰুচৰ ওপৰত। আপুনি বাৰু প্ৰভু যীশুতেই আপোনাৰ সৰ্বস্ব গতাই দি সেই নিৰাপত্তা গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আমি কাইলৈ নাই জীৱনতি শুনাহে মানুহাই ইহ ভূমিচাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই জীৱনঠিৰ শুনাহে মানুহ যিচুৰ সেৱা কৰাল কৰি পল যিচু ধৰমৰ আমাৰ মহা যিশুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ না জীৱনঠিৰ শুনাহে মানুহাই ইহ ভূমিচাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই জীৱনঠিৰ শুনাহে মানুহ।